এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ডিব্ৰুগড়ৰ খোৱাঙত প্ৰায় 23,000 মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ উদ্যমিতা পুঁজিৰ চেক বিতৰণ, লখিমপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থৰ আজি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন, বৰ্তমানৰ NDA চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত অগ্ৰাধিকাৰ দিছে বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙৰ প্ৰকাশ, আৰু অসমীয়া কাব্য সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্মবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খোৱাং বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ প্ৰায় 23,000 মহিলাৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। ৰাংচালী পঞ্চায়তৰ ৰাজহুৱা খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন, স্থানীয় বিধায়ক চক্ৰধৰ গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে আজি লখিমপুৰ জিলাত উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে 132 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তৰ লখিমপুৰ চহৰৰ অনাময় ব্যৱস্থাৰ আধুনিকীকৰণ আৰু বিজ্ঞানসন্মত আৱৰ্জনা নিষ্কাশনৰ লক্ষ্যৰে 4 MLD পয়ঃ প্ৰণালী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে প্ৰশাসনিক সংস্কাৰ আৰু ক্ষমতা বিকেন্দ্ৰীকৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে লখিমপুৰ জিলা আয়ুক্তৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে। ডঃ শৰ্মাই 40 কোটি 44 লাখ টকা ব্যয় সাপেক্ষে অসমমালা আঁচনিৰ অধীনত নোৱালিৰ পৰা কলিতাগাঁও চাৰিআলিলৈ পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে 30 কোটি টকা ব্যয় সাপেক্ষে জহিঙত নিৰ্মাণ কৰা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত ৰাজনীতিবিদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে শিলচৰৰ শ্মশানঘাটত সম্পন্ন হয়। অসম প্ৰদেশ বিজেপিৰ পিতামহস্বৰূপ কবীন্দ্ৰ পুৰকায়স্থক শেষ শ্ৰদ্ধা জনোৱাৰ বাবে অগণন লোকে ভিৰ কৰে। ইয়াৰ পূৰ্বে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁৰ নশ্বৰ দেহ কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়লৈ নিয়া হয় আৰু তাৰ পৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ লৈ যোৱা হয়। ক্ৰীড়া সন্থাৰ খেলপথাৰতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, মন্ত্ৰী কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্যৰ লগতে কেইবাগৰাকী বিধায়ক, বিভিন্ন দলৰ নেতা কৰ্মীকে ধৰি অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰয়াত ৰাজনীতিবিদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰয়াত ৰাজনীতিবিদগৰাকীক উত্তৰ পূব ভাৰতত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰা অভিভাৱক স্বৰূপ আছিল বুলি উল্লেখ কৰে। বৰ্তমানৰ NDA চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত অগ্ৰাধিকাৰ দিছে বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে প্ৰকাশ কৰিছে। গুৱাহাটীত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অটল বিহাৰী বাজপেয়ীয়ে ডোনাৰ মন্ত্ৰালয়ৰ পৰিকল্পনা কৰিছিল আৰু বৰ্তমান চৰকাৰে তৃণমূল পৰ্যায়ত উন্নয়নৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে। সম্প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰায় 6 লাখ কোটি টকা বিনিয়োগ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 10-12% হৈছে। তেওঁ লগতে 75 লাখ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। দেশৰ বস্ত্ৰ উদ্যোগে বিকাশ লাভ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। সন্মিলনত ভাগ লৈ বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে বস্ত্ৰ মূল্য শৃংখলাৰ কোনো সীমা নাথাকে আৰু উমৈহতীয়া আন্তঃগাঁথনি, সুচল পৰিবহণ আৰু দক্ষতা বিকাশৰ সমন্বিত প্ৰচেষ্টাৰ ওপৰতে ইয়াৰ সফলতা নিৰ্ভৰ কৰে।
The future of textile lies not in choosing one part over another, but in harmonizing this dimension into a resilient and a competitive ecosystem. It is in this context that we have come together to deliberate and exchange perspectives. Through dialogue, coordination, and collective resolve between the center and the states, this conference aims to ensure that India's textiles remain globally relevant, economically strong, and rooted in our values. The importance of this coordination cannot be overstated. The textile value chain does not recognize state boundaries. Its success depends entirely on policy alignment, shared infrastructure, seamless logistics, and coordinating skilling efforts.
কেন্দ্ৰীয় সন্মিলনখনৰ বিষয়বস্তু হৈছে ভাৰতৰ বস্ত্ৰ, বয়ন বিকাশ, ঐতিহ্য আৰু উদ্ভাৱন। এই সন্মিলনত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বস্ত্ৰমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। সন্মিলনৰ লক্ষ্য হৈছে বস্ত্ৰখণ্ডত নতুন নীতি, বিনিয়োগ, বহন ক্ষমতা, ৰপ্তানি, আন্তঃগাঁথনিৰ বিকাশ আৰু বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত প্ৰযুক্তিগত উন্নয়নৰ দিশসমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰা। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে 2030 চনৰ ভিতৰত ভাৰতে বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত গোলকীয়ভাৱে সুকীয়া পৰিচয় গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখিছে। কাম কৰিবলৈ বিচাৰিছে। সন্মিলনৰ সৈতে সংগতি ৰাখি দেশৰ বস্ত্ৰ শক্তি, উদ্ভাৱন আৰু সমৃদ্ধ ঐতিহ্যক চিহ্নিত কৰা এখন প্ৰদৰ্শনীও মুকলি কৰা হৈছে। এই সন্মিলনে জিলাসমূহত বস্ত্ৰৰ মূল্য শৃংখল শক্তিশালী কৰাৰ লক্ষ্যৰে সৰ্বশ্ৰেষ্ঠ অনুশীলন, প্ৰত্যাহ্বান আৰু নীতিগত পৰামৰ্শসমূহৰ আদান প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আপোনালোকে সন্ধিয়াৰ উজনি অসমৰ বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমীয়া কাব্য সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্মবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই উপলক্ষে কবিগৰাকীৰ জন্মস্থান গোলাঘাটৰ ঢেকিয়ালত জ্যোতি শাখা সাহিত্য সভাৰ উদ্যোগত হেমচন্দ্ৰ গোস্বামী স্মৃতি দিৱসৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে ঢেকিয়ালৰ গৌৰাংগ সত্ৰত প্ৰয়াত কবিগৰাকীৰ 1872 চনৰ 8 জানুৱাৰীত জন্ম হৈছিল। বহুমুখী প্ৰতিভাৰ অধিকাৰী হেমচন্দ্ৰ গোস্বামী একেধাৰে সফল প্ৰশাসনিক বিষয়া, বুৰঞ্জীবিদ, পুৰাতত্ববিদ, সাংবাদিক, পণ্ডিত আৰু কবি আছিল। প্ৰথম অসমীয়া চনেট কবিতা প্ৰিয়তমাৰ চিঠি লিখি উলিওৱা এই সাহিত্যিকগৰাকীয়ে জীৱনজোৰা সাধনাৰে অসমীয়া ৰাইজক সমৃদ্ধ কৰি গৈছে। তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই গোস্বামীৰ জন্মবাৰ্ষিকী উপলক্ষে অসমীয়া ভাষা সাহিত্যৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মহান সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এটা বাৰ্তাত কয় যে অসমীয়া সাহিত্যৰ আধুনিক চিন্তাধাৰাৰ আৰম্ভণি কৰা এগৰাকী বৰেণ্য সত্তাই ইটালীয় আৰ্হিৰ চতুৰ্দশপদী চনেট কবিতা ৰচনা কৰিছিল। তেখেতৰ অমৰ সৃষ্টি প্ৰিয়তমাৰ চিঠিয়ে অসমীয়া কবিতাক নতুন ভাৱ অনুভূতি আৰু শৈলীৰে সমৃদ্ধ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ভোটাৰ তালিকাৰ খচৰাত সন্দেহজনক লোকৰ নাম দেখা মাত্ৰে কৰ্তন কৰাৰ বাবে যিকোনো ভাৰতীয় নাগৰিকে আবেদন জনাব পাৰে আৰু এয়া অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। ভোটাৰ তালিকাৰ খচৰাক লৈ বিভিন্ন ৰাজনৈতিক দলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে সকলো ৰাজনৈতিক দলৰে সন্দেহজনক লোক দেখা মাত্ৰেই নাম কৰ্তন কৰাৰ বাবে উপযুক্ত পদ্ধতিৰে আবেদন জনোৱাৰ দায়বদ্ধতা আছে।
আমি আমাৰ গোটেই বি এল এ সকলক নিৰ্দেশ দিছো, যদি সন্দেহযুক্ত মানুহৰ নাম দেখে আপোনালোকে কমপ্লেইন দিব। কংগ্ৰেছ দলৰো স্বাধীনতা আছে, কংগ্ৰেছ দলেও কমপ্লেইন দিব পাৰে। আৰু কাৰোবাৰ নাম যদি উঠা নাই, কংগ্ৰেছ দলে নাম উঠাবৰ কাৰণেও আবেদন কৰিব পাৰে। বিজেপিৰ যি স্বাধীনতা আছে, একে স্বাধীনতা কংগ্ৰেছৰো আছে, ৰাইজৰ দলৰো আছে আৰু চি পি এম চি পি আইৰো আছে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে কথাটো নকৰি 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ প্ৰপত্ৰ ব্যৱহাৰ।
অবৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰথমৰে পৰা কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে 6, 7 আৰু 8 নম্বৰ নিৰ্ধাৰিত প্ৰপত্ৰ পূৰণ কৰি অভিযোগ দাখিল কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা উচ্ছেদিত লোকসকলৰ নামো সেই অঞ্চলৰ ভোটাৰ তালিকাত নাথাকিব বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে স্পষ্ট কৰি দিছে। কাৰ্বি আংলং জিলাত প্ৰচুৰ পৰিমাণে উৎপাদিত আদাকে ধৰি কৃষিজাত সামগ্ৰীসমূহৰ বাবে বজাৰৰ ব্যৱস্থাৰ লগতে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ বেচা কিনাৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে আজি দিনজোৰা কাৰ্যসূচীৰে ডিফুত প্ৰথমবাৰৰ বাবে জিঞ্জাৰ মহোৎসৱৰ আয়োজন কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিয়ে উদ্বোধন কৰা এই মহোৎসৱত ভাৰতত থকা শ্লোভেনিয়াৰ ৰাষ্ট্ৰদূত টমাছ নিউচিন, অসম চৰকাৰৰ পৰ্যটন আৰু গৃহ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা, চলচ্চিত্ৰ নিৰ্মাতা ববিতা শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্লোভেনিয়াৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কাৰ্বি আংলঙত উৎপাদিত আদা অতি উন্নত মানৰ বুলি উল্লেখ কৰে। এই মহোৎসৱৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত কাৰ্বি কৃষি পদ্ধতি, কৃষি পৰ্যটন বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত হয়। মহোৎসৱত ভালেসংখ্যক আদা উৎপাদনকাৰী গোটে অংশগ্ৰহণ কৰি তেওঁলোকৰ উৎপাদিত অন্যান্য উদ্যান শস্যসমূহো প্ৰদৰ্শন কৰে। চৰাইদেউ জিলাৰ পাটশাকত যোৱা 6 জানুৱাৰীৰ পৰা অনুষ্ঠিত পাটশাকু গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। গ্ৰন্থমেলাৰ আজি অন্তিম দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক ড০ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁইক তেওঁৰ শৈক্ষিক আৰু বৌদ্ধিক অৱদানৰ স্বীকৃতিস্বৰূপে 2026 বৰ্ষৰ স্বৰ্গদেউ চুহুংমুং বঁটা প্ৰদান কৰা হয়। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 প্ৰচাৰিত দৰং জিলা কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি সন্দৰ্ভত জিলাখনৰ কৃষি বিষয়া দেৱকুমাৰ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ দৰঙৰ সংবাদদাতা ময়ূৰ গোস্বামীয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ডিব্ৰুগড়ৰ খোৱাঙত প্ৰায় 23,000 মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ উদ্যমিতা পুঁজিৰ চেক বিতৰণ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকাষ্টৰ আজি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন। বৰ্তমানৰ এন ডি এ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত অগ্ৰাধিকাৰ দিছে বুলি কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙৰ প্ৰকাশ। আৰু অসমীয়া কাব্য সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্মবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।